Iya, agak funny. বাতৰি সৈতে মই কুমাৰ দেৱী দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত এই বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ভাৰতৰ ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেশ্যন নাফেডৰ এটা নিলাম পৰ্টেল মুকলি কৰিব। ভাৰতত অংগদানৰ বাবে পঞ্জীয়ন কৰা লোকৰ সংখ্যাই 5 লাখ অতিক্ৰম কৰা বুলি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আলিগঞ্জত কালি সংঘটিত অগ্নিকাণ্ডৰ পাছত আৰক্ষীয়ে 4 জন লোকক যোৱা নিশা আটক কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন খেলত ফ্ৰান্সে ইৰাকক 3-0 গোলৰ ব্যৱধানত পৰাস্ত কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত চলিত বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এক চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আজিৰ অনুষ্ঠানত 2টা পদ্মবিভূষণ, 7টা পদ্মভূষণ আৰু 56টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 65টা পদ্ম বঁটা প্ৰদান কৰিব। পদ্ম বঁটাৰ বাবে নিৰ্বাচিত বিশিষ্ট ব্যক্তিসকলৰ মাজত টেনিছ তাৰকা বিজয় অমৃতৰাজ, অভিনেতা মামুটি, কণ্ঠশিল্পী অলকা য়াগ্নিক, ক্ৰিকেটাৰ ৰোহিত শৰ্মা অন্যতম। গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যা চৰকাৰে 2026 বৰ্ষৰ বাবে 5টা পদ্মবিভূষণ বঁটাকে ধৰি মুঠ 131টা পদ্ম বঁটাৰ বাবে নিৰ্বাচিত ব্যক্তিৰ নাম ঘোষণা কৰিছিল। উল্লেখযোগ্য যে কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য তথা উদ্যোগ, সাহিত্য আৰু ক্ৰীড়া, শিক্ষা তথা অসামৰিক সেৱা আদি বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদানৰ বাবে প্ৰতি বছৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে পদ্ম বঁটাসমূহ প্ৰদান কৰি অহা হৈছে। কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ভাৰতৰ ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেশ্যন নাফেডৰ এটা নিলাম পৰ্টেল মুকলি কৰিব। নিলাম প্ৰক্ৰিয়াৰ কাৰ্যক্ষমতা অধিক সহজ, স্বচ্ছ আৰু সুচল কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত এই পৰ্টেলটো গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। নিলাম প্ৰক্ৰিয়াৰ সৈতে জড়িত কাম কাজসমূহক এখন ডিজিটেল মঞ্চ প্ৰদান কৰাৰ লগতে কৃষক আৰু প্ৰতিষ্ঠানৰ সদস্য তথা অংশীদাৰসকলৰ স্বাৰ্থৰ হকে নাফেডৰ সামগ্ৰিক কাম কাজ উন্নত কৰাৰ ক্ষেত্ৰত পৰ্টেলটো যথেষ্ট সহায় কৰিব বুলি আশা কৰা হৈছে। সমবায় মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে এই কাৰ্যসূচীৰ সময়ত শ্ৰীশ্বাহে নাফেডৰ সৈতে জড়িত কেতবোৰ গুৰুত্বপূৰ্ণ ডিজিটেল আৰু কৃষককেন্দ্ৰিক উদ্যমো মুকলি কৰিব। ইয়াৰ ভিতৰত কৃষকৰ শিশুসকলৰ বাবে নাফেড কল্যাণ জলপানী, মাহজাতীয় আৰু তৈলজাত শস্যৰ উদ্ভাৱন ব্যৱস্থাপনাৰ বাবে দৃষ্টি পৰ্টেল আৰু উদ্যম উৎসৰ পৰিকল্পনা শক্তিশালী কৰাৰ উদ্দেশ্যে আন এটা পৰ্টেল অন্যতম। ইয়াৰ পাছত শ্ৰীশ্বাহে নাফেডৰ পৰিচালনা সমিতিৰ সদস্যসকলৰ সৈতে এখন বৈঠকতো মিলিত হ'ব। এই বৈঠকৰ সময়ত নাফেডৰ কাম কাজৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰাৰ লগতে শ্ৰীশ্বাহে পূৰ্বৰ ভ্ৰমণৰ সময়ত সংস্থাটোৰ বাবে দিয়া পৰিকল্পনা সন্দৰ্ভত দিয়া নিৰ্দেশনা সন্দৰ্ভত গ্ৰহণ কৰা ব্যৱস্থাৱলী আৰু ভৱিষ্যৎ কাৰ্যপন্থাৰ বিষয়ে তেওঁক অৱগত কৰোৱা হ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ভাৰতত অংগদানৰ বাবে পঞ্জীয়ন কৰা লোকৰ সংখ্যা 5 লাখ অতিক্ৰম কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই তথ্য প্ৰকাশ কৰিছে। এই পৰিসংখ্যাই অংগ আৰু কলাদানৰ বাবে জীৱন ৰক্ষাকাৰী পদক্ষেপৰ প্ৰতি দেশবাসীৰ সজাগতা আৰু অৱদান আগবঢ়োৱাৰ মানসিকতাক প্ৰতিফলিত কৰা বুলি মন্ত্ৰালয়ে উল্লেখ কৰিছে। অংগ প্ৰতিৰোপণৰ অপেক্ষাত থকা ৰোগীসকলৰ বাবে এই মহানুভৱতাই নতুন আশাৰ বাট মুকলি কৰিব বুলি মন্ত্ৰালয়ে আশা প্ৰকাশ কৰে। চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টা আৰু স্বেচ্ছামূলক অংগদানৰ প্ৰতি জনসাধাৰণৰ সজাগতাই এই সাফল্য সম্ভৱ কৰি তোলা বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে। এই উপলক্ষে ৰাষ্ট্ৰীয় অংগ আৰু কলা প্ৰতিৰোপণ সংস্থাৰ সঞ্চালক ডাঃ অনিল কুমাৰে দেশবাসীলৈ কৃতজ্ঞতা জনোৱাৰ লগতে অংগদানৰ মহান কাৰ্যত সহযোগিতা আগবঢ়োৱাৰ বাবে সকলো ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনলৈ ধন্যবাদ জ্ঞাপন কৰে। সন্ত্ৰাসবাদ বিৰোধী বিষয়ত ভাৰত মৰক্কো যুটীয়া কাৰ্যকৰী গোটৰ দ্বিতীয়খন বৈঠক কালি নতুন দিল্লীত অনুষ্ঠিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সন্ত্ৰাসবাদ বিৰোধী বিভাগৰ যুটীয়া সচিব ডঃ বিনোদ বাহৰে আৰু মৰক্কোৰ ৰাষ্ট্ৰীয় ন্যায়িক আৰক্ষী ব্ৰিগেডৰ হিচাম বালিয়ে বৈঠকত সহ অধ্যক্ষতা কৰে। বৈঠকত উভয় পক্ষই সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপক তীব্ৰভাষাৰে গৰিহণা দিয়ে। উভয় পক্ষই যোৱা বৰ্ষৰ 22 এপ্ৰিলত জম্মু কাশ্মীৰৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণ আৰু 10 নৱেম্বৰৰ নতুন দিল্লীৰ লালকিল্লাৰ সমীপত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰো গৰিহণা দিয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই বৈঠকত দুয়োখন দেশে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। তেওঁলোকে লগতে ৰাষ্ট্ৰসংঘ ফাইনেন্সিয়েল একচন টাস্ক ফৰ্চ চমুকৈ FATA, গোলকীয় সন্ত্ৰাসবাদ বিৰোধী মঞ্চকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও দোহাৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আলিগঞ্জ অঞ্চলত কালি বিয়লি এটা কোচিং চেণ্টাৰত সংঘটিত সকামহ অগ্নিকাণ্ডত 15 শিক্ষাৰ্থীৰ মৃত্যু হোৱা ঘটনাৰ পাছত আৰক্ষীয়ে 6 লোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে আৰু ইয়াৰে 4 যোৱা নিশা আটক কৰা হৈছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশৰ পাছতেই লক্ষ্ণৌ উন্নয়ন প্ৰাধিকৰণ, অগ্নি বিভাগ আৰু বিদ্যুৎ বিভাগৰ 4 বিষয়াকো নিলম্বন কৰা হৈছে। আলিগঞ্জ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা আৰু উত্তৰ প্ৰদেশ অগ্নিসেৱা অধিনিয়মৰ সৈতে জড়িত ধাৰাৰ অধীনত 6 অভিযুক্ত আৰু আন কেইগৰাকীমান ব্যক্তিৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ইতিমধ্যে অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত ভৱনটো চীল কৰিছে। ঘটনাৰ সঠিক তদন্তৰ বাবে ফৰেনচিক গোট আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দলে ঘটনাস্থলীৰ পৰা প্ৰয়োজনীয় প্ৰমাণ সংগ্ৰহ কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনাৰ পাছত ভৱনটোৰ সন্দৰ্ভত উন্নয়ন প্ৰাধিকৰণে গ্ৰহণ কৰা পূৰ্বৰ কাৰ্য ব্যৱস্থা আৰু তথ্যসমূহ পুনৰ পুংখানুপুংখভাৱে পৰীক্ষা কৰা হ'ব। উল্লেখযোগ্য যে অকৰ্তৃত্বহীন নিৰ্মাণ কাৰ্যৰ বাবে 2016 এই ভৱনটো ভাঙি দিয়াৰ নিৰ্দেশ দিয়া হৈছিল যদিও 2 কম সময়ৰ ভিতৰতে এই আদেশ প্ৰত্যাহাৰ কৰা হৈছিল। কাটাৰৰ ৰাছ লাফানত দেওবাৰে নিশা সংঘটিত দুৰ্ঘটনাত 12 ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুওৱা বুলি দোহাস্থিত ভাৰতীয় দূতাবাসে নিশ্চিত কৰিছে। দূতাবাসে লগতে এই ঘটনাত শোক প্ৰকাশ কৰাৰ উপৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। দূতাবাসে প্ৰকাশ কৰা অনুসৰি ঘটনাত আহতসকল বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু তেওঁলোকৰ অৱস্থা সুস্থিৰ বুলি কাটাৰ কৰ্তৃপক্ষই জানিবলৈ দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে দোহাস্থিত ভাৰতীয় দূতাবাসে কাটাৰৰ কৰ্তৃপক্ষৰ সৈতে নিৰন্তৰ যোগাযোগ ৰাখি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সহায় আগবঢ়াবলৈ প্ৰচেষ্টা চলাই থকা বুলি জানিবলৈ দিছে। উল্লেখযোগ্য যে কাটাৰৰ আটাইতকৈ বৃহৎ জুলীয়া প্ৰাকৃতিক গেছ প্ৰক্ৰিয়াকৰণ কেন্দ্ৰটোত হোৱা এই কাৰিকৰী দুৰ্ঘটনাত কমেও 13 লোকৰ মৃত্যু আৰু 66 লোক আহত হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন খেলত ফ্ৰান্সে ইৰাকক 3-0 গোলৰ ব্যৱধানত পৰাস্ত কৰিছে। খেলখনত তাৰকা খেলুৱৈ কিলিয়ান এমবাপি 2 গ'ল কৰি নিজৰ মুঠ গ'লৰ সংখ্যা 16 বৃদ্ধি কৰি বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গ'লদাতাৰ তালিকাত 2 স্থানলৈ উন্নীত হৈছে। ইপিনে আমেৰিকাৰ আৰ্লিংটনত অনুষ্ঠিত গ্ৰুপ জেৰ আন এখন গুৰুত্বপূৰ্ণ খেলত আৰ্জেণ্টিনাই অষ্ট্ৰিয়াক 2-0 গ'লত পৰাস্ত কৰিছে। এই জয়ৰ সৈতে আৰ্জেণ্টিনাই প্ৰতিযোগিতাখনৰ পৰৱৰ্তী পৰ্যায় অৰ্থাৎ ৰাউণ্ড অফ 32ত নিজৰ স্থান সুনিশ্চিত কৰিছে। অধিনায়ক লিঅনেল মেছিয়ে 38 প্ৰথমটো আৰু অতিৰিক্ত সময়ত 2 গ'ল কৰি দলৰ জয় সুনিশ্চিত কৰে। এই গ'ল দুটাৰ জৰিয়তে বিশ্বকাপত মুঠ 18 গ'লেৰে মেছিয়ে জাৰ্মানীৰ মিৰোস্লাভ ক্লোজৰ 16 গ'লৰ অভিলেখ ভংগ কৰি বিশ্বকাপৰ ইতিহাসৰ সৰ্বাধিক গ'লদাতা হিচাপে পৰিগণিত হয়। বিশ্বকাপত আজি পুৱা 5:30 নিউয়ৰ্কৰ নিউ জাৰ্চি ষ্টেডিয়ামত আৰম্ভ হোৱা এখন খেলত নৰৱে ছেনেগালৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। পুৱা 8:30 আন এখন খেলত ছাণ্টা ক্লোৰাত জৰ্ডান আলজেৰিয়াৰ মুখামুখি হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত এই বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ভাৰতৰ ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন নাফেডৰ এটা নীলাম পৰ্টেল মুকলি কৰিব। ভাৰতত অংগদানৰ বাবে পঞ্জীয়ন কৰা লোকৰ সংখ্যা 5 অতিক্ৰম কৰা বুলি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আলিগঞ্জত কালি সংঘটিত অগ্নিকাণ্ডৰ পাছত আৰক্ষীয়ে 4 লোকক আটক কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন খেলত ফ্ৰান্সে ইৰাকক 3-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰিছে। আমাৰ এতিয়া বাতৰিটি মানি পৰৱৰ্তী বাতৰি পুৱা 7:55 পাব।